এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ বৰ্তমানৰ টাৰ্মিনেলৰ পুনৰ উন্নীতকৰণৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই প্ৰকল্পৰ অধীনত বিমানবন্দৰটোৰ সন্মুখৰ এলেকা 270 বৰ্গমিটাৰৰ পৰা 1000 বৰ্গমিটাৰলৈ বৃদ্ধি কৰা হৈছে। তদুপৰি প্ৰায় 900 বৰ্গমিটাৰৰ অতিৰিক্ত পদপথৰো ব্যৱস্থা কৰা হৈছে। 4খন নতুন ডিজি যাত্ৰাৰ প্ৰৱেশদ্বাৰকে ধৰি বিভিন্ন বিমানবন্দৰৰ প্ৰৱেশ পথ 8টাৰ পৰা 14টালৈ আৰু প্ৰস্থানৰ পথ 3টাৰ পৰা 4টালৈ বৃদ্ধি কৰা হৈছে। একেদৰে বিমানবন্দৰৰ নিৰাপত্তা প্ৰৱেশ এলেকা 300 পৰা 400 বৰ্গমিটাৰলৈ বৃদ্ধি কৰা হৈছে। এই টাৰ্মিনেলৰ পুনৰ উন্নীতকৰণে যাত্ৰীসকলক উন্নত আৰু আধুনিক সা সুবিধা প্ৰদান কৰিব। টাৰ্মিনেলত ডিজিটেল মাধ্যমযোগে উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ কলা সংস্কৃতিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। বিগত 10 বছৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত 1824 কিলোমিটাৰ ৰেলপথৰ সম্প্ৰসাৰণ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই সম্প্ৰসাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলক অগ্ৰাধিকাৰ দিয়াৰ নীতিকে প্ৰতিফলিত কৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এইবাৰৰ বাজেটত অঞ্চলটোৰ ৰেল আন্তঃগাঁথনিৰ বাবে 10,440 কোটি টকা আবণ্টন দিয়াৰ লগতে অসমত 74,972 কোটি টকা ব্যয় সাপেক্ষ নতুন ৰেল প্ৰকল্প স্থাপন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে যোৱা দুদিনত নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু শীৰ্ষ নেতাক সাক্ষাৎ কৰাৰ পাছত অসমত বিনিয়োগৰ সুচল পৰিৱেশৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। ডঃ শৰ্মাই কালি এডভান্টেজ আছাম সন্মিলনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক নতুন দিল্লীত সাক্ষাৎ কৰে। 1991 চনৰ পৰা 2001 চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত ভালেমান বেতনবঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়ত কালি লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰা হয়। চৰকাৰীভাৱে নিযুক্তি পোৱা বহুসংখ্যক শিক্ষক শিক্ষয়িত্ৰী আজি পৰ্যন্ত চাকৰি নিয়মীয়কৰণ নোহোৱাৰ বাবে যোৱা 9 আৰু 10 জানুৱাৰীত শিক্ষক সংস্থাই গুৱাহাটীৰ সচলত অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথাও সংবাদমেলত উল্লেখ কৰা হয়। চৰকাৰী পক্ষই শিক্ষকসকলৰ আবেদন সন্দৰ্ভত 15 দিনৰ ভিতৰত আলোচনাত মিলিত হৈ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী হৈ নুঠাত শিক্ষক সন্থাই এই সংবাদমেলৰ আয়োজন কৰে। সন্থাই লগতে অহা 10 ফেব্ৰুৱাৰীত পুনৰ আমৰণ অনশন আৰম্ভ কৰিব বুলি সংবাদমেলত ঘোষণা কৰে। ৰাজ্যৰ 12,375খন বিদ্যালয়ক সামৰি অনুষ্ঠিত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ কালি প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়। কালি প্ৰথম দিনা 981,565গৰাকী শিক্ষাৰ্থীৰ স্বমূল্যায়ন কৰা হয়। ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং প্ৰাথমিক শিক্ষাখণ্ডৰ 313খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হৈছে। মাজুলী জিলাৰ 496খন বিদ্যালয়ত মাজুলীৰ বিধায়ক ভুৱন গাম, জালুকবাৰী উপ বন সংৰক্ষক বিষয়া ডিম্পী বৰা, বশিষ্ঠ উপ বন সংৰক্ষক বিষয়া চলেন দাস আৰু অসম শক্তি বিভাগৰ যুটীয়া সচিব মধুচন্দ্ৰ তালুকদাৰে আজিৰে পৰা বহি মূল্যায়নত ভাগ ল'ব। উল্লেখযোগ্য যে ডিব্ৰুগড়, বিশ্বনাথ, দৰং, মৰিগাঁও, বঙাইগাঁও, কাছাৰ, ডিমাহাচাও, গোৱালপাৰা, মাজুলী আৰু নলবাৰী জিলাত অহা 7 ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠ 4,967গৰাকী বহিঃ মূল্যায়কে 11,38,275গৰাকী শিক্ষাৰ্থীৰ বহিঃ মূল্যায়ন কৰিব। মাজুলীৰ বিৰিণাবাৰী গাঁৱৰ ৰঞ্জিত কলিতা নামৰ এগৰাকী যুৱ কৃষকে থাইগ্ৰীণ বগৰীৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। জৈৱিকভাৱে কৰা থাইগ্ৰীণ বগৰীৰ খেতিৰে তেওঁ বছৰি 4-5 লাখ টকা উপাৰ্জন কৰে বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ ডবা একাডেমীৰ প্ৰশিক্ষাৰ্থী বিকাশজ্যোতি বৰা ফিডে ৰেটিং লাভ কৰা অসমৰ প্ৰথমগৰাকী দৃষ্টিহীন ডবা খেলুৱৈৰূপে পৰিগণিত হৈছে। যোৱা 1 ফেব্ৰুৱাৰীত বিশ্ব ডবা সংস্থাই প্ৰকাশ কৰা ফিডে ৰেটিং তালিকা অনুসৰি তেওঁ 1,566 ৰেটিং পইণ্ট লাভ কৰে। যোৱা বছৰৰ 24 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত এছ পি এছ গুৱাহাটী ইণ্ডিয়া অপেন ইণ্টাৰনেশ্যনেল ৰেটিং ডবা প্ৰতিযোগিতাত প্ৰদৰ্শনৰ ভিত্তিত তেওঁক এই ৰেটিং দিয়া হয়। ধিং নগাঁও সংযোগী লোকনিৰ্মাণ বিভাগৰ পথত সংঘটিত এটা ভয়ংকৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত উপেন শইকীয়া নামৰ এজন লোকৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। তেওঁ ধিং পাব্লিক হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।